মাৰ্কে লিখা শুভবাৰ্তা চৌধ অধ্যায়। যীশুক ধৰিবৰ কাৰণে কুমন্ত্ৰণা। যীশুৰ গাত সুগন্ধি তেল ঘঁহা। ইস্কুৰিতে যিহুদাৰ বন্দবস্ত। নিষ্ঠাৰ পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল। এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপকসকলে কেনেকৈ যীশুক গোপনে ধৰি বধ কৰিব পাৰে সেই বিষয়ে উপায় বিচাৰিলে। এনেতে তেখেতসকলে ক'লে, পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টিগোচৰ হ'ব নালাগে। পাছত তেওঁ যেতিয়া বৈঠনীয়া গাঁৱৰ চিমুন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে। তেতিয়া এজনী তিৰোতাই বহুমূলীয়া বিশুদ্ধ জতামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ বটল লৈ আহিল। তাতে তাই সেই টেমাটো ভাঙি যীশুৰ মূৰত তেল বাকি দিলে। সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে সিজনক ক'ব ধৰিলে, এনেদৰে নষ্ট হোৱাৰ কাৰণ কি? কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি 300 আধলি ততকৈও অধিক পালেহেঁতেন আৰু দৰিদ্ৰসকলক দান দিব পাৰিলেহেঁতেন। তাতে তেওঁলোকে সেই মহিলাগৰাকীক নিন্দা কৰিলে। কিন্তু যীশুৱে ক'লে, তেওঁক এৰি দিয়া, তেওঁ কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে। দৰিদ্ৰসকল তোমালোকৰ লগত সদায় থাকিব, আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয় তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰিবা, কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা। তেওঁ যি পাৰিলে তাকে কৰিলে। মোক মৈদামত হোৱাৰ কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই সকলো ঠাইত তেওঁ সোঁৱৰিবৰ অৰ্থে তেওঁ যি কৰ্ম কৰিলে এই কৰ্মকো ঘোষণা কৰা হ'ব। পাছত ইস্কুৰিতীয়া যীহুদা, সেই 12 জনৰ এজন, তেওঁ যীশুক প্ৰধান পুৰোহিতসকলৰ হাতত সোধাই দিবলৈ তেখেতসকলৰ ওচৰলৈ গ'ল। তেখেতসকলে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীশুক সুবিধা অনুসৰি সোধাই দিবলৈ উপায় বিচাৰিলে। নিষ্ঠাৰ পৰ্বৰ ভোজ খোৱা আৰু প্ৰভুভোজ স্থাপন কৰা। খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা, অৰ্থাৎ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালি বলি দিয়াৰ দিনা, তেওঁৰ শিষ্যসকলে তেওঁক সুধিলে, আপোনাৰ বাবে নিষ্ঠাৰ পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে? তেতিয়া যীশুৱে নিজৰ 2জন শিষ্যক পঠিয়ালে আৰু ক'লে, তোমালোক নগৰলৈ যোৱা, তাতে একলগ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব, তেওঁৰ পাছে পাছে যাবা, আৰু তেওঁ যি ঘৰত সোমায় সেই ঘৰৰ গৰাকীক ক'বা, গুৰুৱে কৈছে মই যি ঠাইত মোৰ শিষ্যসকলৰ সৈতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাম সেই আলহী কোঠা ক'ত? তেতিয়া তেওঁ আচবাবেৰে সজোৱা ওপৰ মহলৰ এটা কোঠালি দেখুৱাই দিব, তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ। তেতিয়া শিষ্য 2জন ওলাই নগৰলৈ গ'ল, আৰু যীশুৱে যেনেকৈ কৈছিল তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে। পাছত তেওঁলোকে তাতে নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। পাছত সন্ধিয়া সময়ত তেওঁ 12জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল। তাতে তেওঁলোকে যেতিয়া ভোজনৰ মাজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীশুৱে ক'লে, মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে, অৰ্থাৎ মোৰ লগত ভোজন কৰাজনেই মোৰ বিশ্বাসঘাতক হ'ব। তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে আৰু এজন এজনকৈ তেওঁক ক'লে, সেইজন নিশ্চয় মই নহয়। তাতে তেওঁলোকক ক'লে, এই 12জনৰ মাজৰ যিজনে মোৰে সৈতে ভোজন পাত্ৰত পিঠা জুবুৰিয়াই তেওঁই সেইজন, কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব। কিন্তু যিজন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হ'ল তেওঁ সন্তাপৰ পাত্ৰ, সেই মানুহজনৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল। তেওঁলোকে ভোজন কৰোঁতে তেওঁ পিঠালৈ আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি ক'লে, লোৱা, এয়ে মোৰ শৰীৰ। পাছত তেওঁ পাণ পাত্ৰটোলৈ স্তুতি কৰি তেওঁলোকক দিলে, যাতে সকলোৱে তাক পাণ কৰিলে। তেওঁলোকক ক'লে, বিধানৰ মতে মোৰ যি তেজ অনেকৰ কাৰণে উলিওৱা হৈছে সেয়ে এই নিয়মৰ তেজ। মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পাণ নকৰা দিনলৈকে এতিয়াৰে পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পাণ নকৰোঁ। পিতৰে যীশুক অস্বীকাৰ কৰিব বুলি জনোৱা। পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গ'ল। তাতে যীশুৱে তেওঁলোকক ক'লে, তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা, কিয়নো এনে লিখা আছে, মই মেৰখীয়াক আঘাত কৰিম, যাতে মেৰবোৰ সিঁচৰিত হৈ যাব, কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালিল প্ৰদেশলৈ যাম। এতিয়া পিতৰে যীশুক ক'লে, যদিও সকলোৱে বিঘিনি পায় তথাপি মই নাপাম। এতিয়া যীশুৱে তেওঁক ক'লে, মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই 2বাৰ ডাক দিয়াৰ আগেয়ে তুমি মোক 3বাৰ অস্বীকাৰ কৰিবা। কিন্তু পিতৰে অতি দীৰ্ঘই ক'লে, যদি আপোনাৰ লগত মই মৰিবও লাগে তথাপি আপোনাক অস্বীকাৰ নকৰিম। এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি ক'লে। গেটছিমানী বাৰীত যীশুৰ আন্তৰিক যাতনা। পাছত তেওঁলোকে গেটছিমানি নামৰ এখন ঠাইত আহি যীশুৱে নিজৰ শিষ্যসকলক ক'লে, মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা। পাছত তেওঁ পিতৰ, জাকুব আৰু জোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ'ব ধৰিলে। তাতে তেওঁলোকক ক'লে, মোৰ প্ৰাণ মৰণতুল্য শোকাতুৰ হৈছে, তোমালোকে ইয়াতে থাকি পৰ দিয়া। পাছত তেওঁ অলপ আগুৱাই গৈ মাটিত পৰি যদি হ'ব পাৰে তেনেহ'লে এই দুঃসময় তেওঁৰ পৰা দূৰ হ'বলৈ প্ৰাৰ্থনা কৰি ক'লে, আব্বা পিতৃ, সকলো তোমাৰ সাধ্য, মোৰ পৰা এই দুখৰ পাণপাত্ৰ দূৰ কৰা, কিন্তু মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছাৰে। পাছত তেওঁ আহি তিনিজন শিষ্যকো টোপনিয়াই থকা দেখি পিতৰক ক'লে, হে চিমুন, তুমিও টোপনি গলানে? এঘণ্টাও পৰ দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যেন নপৰা এইকাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা। আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল। তেতিয়া তেওঁ আকৌ আঁতৰি গৈ একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। পাছত আকৌ আহি তেওঁলোকক টোপনিত থকা পালে, কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল সেই বিষয়ে তেওঁলোকে নাজানিলে। পাছত তৃতীয়বাৰ আহি তেওঁলোকক ক'লে, তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা, হ'ব, সেই সময় আহিল, চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত সোধাই দিয়া হৈছে, উঠা, আমি এতিয়া যাব লাগে, চোৱা, মোক সোধাই দিয়া যেন ওচৰ পালেহি, শত্ৰুৰ হাতত সমৰ্পিত হোৱা। তেতিয়া যীশুৱে এই কথা কৈ থাকোঁতেই বাৰজনৰ মাজৰ যীহুদা আৰু তেওঁৰ সৈতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰকসকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল। তেওঁ সোধাই দিয়াজনে সেই লোকসকলক এই সংকেত দিছিল যে মই যিজনক চুমা খাম তেওঁৱেই সেইজন, তেওঁকে আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা। পাছত তেওঁ যীশুৰ ওচৰলৈ গৈ ক'লে, ৰবি, আৰু তেওঁক চুমা খালে। তেতিয়া তেওঁলোকে যীশুৰ গাত হাত দি তেওঁক আবদ্ধ কৰিলে। তাতে তেওঁৰ ওচৰত থিয় হৈ লোকসকলৰ মাজৰ এজনে তৰোৱাল ওলাই মহাপুৰোহিতৰ এজন দাসক ঘাপ মাৰি তেওঁৰ কাণ এখন কাটি পেলালে। তেতিয়া যীশুৱে মাত লগাই তেওঁলোকক ক'লে, তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইতক ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছানে? যেতিয়া মই তোমালোকৰ সৈতে আছিলোঁ আৰু মন্দিৰত নিত উপদেশ দিছিলোঁ তেতিয়া তোমালোকে মোক নধৰিলা, কিন্তু সেই সকলোবোৰ ধৰ্মশাস্ত্ৰ বচন সিদ্ধ হোৱাৰ বাবে এইদৰে ঘটিল। পাছত যীশুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰিলে আৰু পলাল। তেতিয়া কোনো এজন ডেকাই উদং গাত সন সূতাৰ মিহি কাপোৰ এখন লৈ যীশুৰ পাছে পাছে গৈছিল। তেতিয়া তেওঁলোকে তাক আবদ্ধ কৰিলে, কিন্তু সি কাপোৰখন এৰি উলংগ হৈ পলাই গ'ল। মহাসভাৰ আগত যীশুৰ সুদবিচাৰ। পাছত তেওঁলোকে যীশুক মহাপুৰোহিতৰ ওচৰলৈ লৈ গ'ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপকসকল তেওঁৰ লগত আহি গোট খালে। আৰু তেতিয়াই পিতৰে আঁতৰে আঁতৰে যীশুৰ পাছে পাছে মহাপুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল। তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলাসকলৰ মাজত বহি জুই পুৱাই আছিল। তেতিয়া প্ৰধান পুৰোহিতসকল আৰু গোটেই মহাসভাই যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে, কিন্তু তেওঁলোকে একো নাপালে, কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল। পাছত কেইজনমানে উঠি তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক'লে, হাতে সজাই এই মন্দিৰ মই নষ্ট কৰি তিনিদিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম, আমি তেওঁক এনে কথা কোৱা শুনিলোঁ, কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল। তেতিয়া মহাপুৰোহিতে মাজত থিয় হৈ যীশুক সুধিলে, বোলে, তোমাৰ একো উত্তৰ নাইনে? তোমাৰ অসীতে এওঁলোকেনো কি সাক্ষ্য দিছে? কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহাপুৰোহিতে তেওঁক সুধিলে, তুমি পৰমধন্যজনৰ পুত্ৰ খ্ৰীষ্ট হয়নে? তেতিয়া যীশুৱে ক'লে, মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা। তেতিয়া মহাপুৰোহিতে নিজৰ চোলা ফালি ক'লে, সাক্ষীত আমাৰ কি প্ৰয়োজন আছে? তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা, এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা? তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে। পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি তেওঁক ভুকুৱাই ক'লে, ভাবুকটি প্ৰচাৰ কৰোতা। আৰু সেনাপতিসকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে। পিতৰে যীশুক অস্বীকাৰ কৰা। তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহাপুৰোহিতৰ বন কৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই ক'লে, তুমিও সেই নাচৰীয়া যীশুৰ লগত আছিলা। কিন্তু তেওঁ সেই বিষয়টো অস্বীকাৰ কৰি ক'লে, তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই। তেতিয়া তেওঁ বাট চৰালৈ ওলাই গ'ল আৰু কুকুৰাই ডাক দিলে। কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি ওচৰত থিয় দি থকা সকলক পুনৰ কবলৈ ধৰিলে, এই লোকজন সিহঁতৰ মাজৰ এজন। কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় থকা লোকসকলে পিতৰক ক'লে, তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন, কিয়নো তুমিও গালিলিয়া মানুহ। কিন্তু তেওঁ হাও দিলে আৰু শপত খাই ক'লে, তোমালোকে যিজন মানুহৰ কথা কৈছা সেইজন মানুহক মই চিনিয়েই নাপাওঁ। তেতিয়া কুকুৰাই দ্বিতীয়বাৰ ডাক দিলে। তেতিয়া যীশুৱে কোৱা কথা পিতৰৰ মনত পৰিল, কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনিবাৰ অস্বীকাৰ কৰিবা। তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে।